গীতমালা আঠ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে গীতিত সুৰত গোৱা দাউদৰ ৰচিত গীত। হে আমাৰ প্ৰভু যীহোৱা, গোটেই পৃথিৱীতে তোমাৰ নাম কেনে মহৎ! তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা। শিশু আৰু পিয়া খোৱা কেঁচুৱাৰ মুখৰ প্ৰশংসাৰে তোমাৰ শত্ৰুবোৰৰ কাৰণে তুমি এক কোঠ স্থাপন কৰিলা, যাতে তোমাৰ শত্ৰু আৰু প্ৰতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা। যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ, তেতিয়া মই ভাবোঁ, মানুহনো কি যে তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা? মানুহৰ সন্তানেই বা কি তুমি যে তেওঁলোকৰ বুজ বিচাৰ লোৱা? কিয়নো তুমি তেওঁলোকক তোমাতকৈ অলপহে সৰু কৰি স্বৰ্জন কৰিলা, গৌৰৱ আৰু মৰ্যাদাৰ ৰূপ মুকুটেৰে তেওঁলোকক বিভূষিত কৰিলা। তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা, সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা, সেইবোৰ মেৰচা খাৰ আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক, আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্ৰাণী। হে যীহোৱা আমাৰ প্ৰভু, গোটেই পৃথিৱীতে তোমাৰ নাম কেনে মহৎ!